আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক উজনি অসমৰ বাতৰি। এয়া আকাশবাণী গুৱাহাটী, সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। ভাষাবিদ তাবুৰাম টাইডৰ 83 সংখ্যক জন্মদিৱস উপলক্ষে আজি তাবুৰাম টাইড স্মৃতি ন্যাসৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ সহযোগত গোগামুখত প্ৰয়াত তাবুৰাম টাইডৰ সমাধিক্ষেত্ৰত প্ৰতিষ্ঠা কৰা তাবুৰাম টাইড স্মাৰক সংগ্ৰহালয় আৰু পুথিভঁৰাল আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। মন্ত্ৰী ৰণোজ পেগুৱে স্মাৰক সংগ্ৰহালয় আৰু পুথিভঁৰালটো মুকলি কৰি অনাগত দিনত অসমৰ সকলো ভাষা, সাহিত্য, সংস্কৃতিৰ সুৰক্ষা আৰু সমৃদ্ধিৰ ক্ষেত্ৰত এই সংগ্ৰহালয় আৰু পুথিভঁৰালটোৱে উল্লেখযোগ্য ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰে। তাবুৰাম টাইড স্মাৰক সংগ্ৰহালয় আৰু পুথিভঁৰালটো প্ৰয়াত ভাষাবিদগৰাকীৰ কৃতি আৰু কৃতিত্ব স্মৃতি বিজড়িত বহুকেইপদ সমল আৰু জনগোষ্ঠীয় ভাষা সাহিত্যৰ গৱেষণালব্ধ মূল্যৱান গ্ৰন্থৰে সজোৱা হৈছে। গোগামুখৰ কৃষ্টি ভৱনত আয়োজিত এই অনুষ্ঠানতে সাহিত্যিক য়েছে দৰ্জে থংছিক প্ৰথমটো বৰ্ষৰ তাবুৰাম টাইড সাহিত্য বঁটাৰে সন্মান জনোৱা হয়। একেটা অনুষ্ঠানতে সাহিত্যিক পংকজ কুমাৰ দত্তক লাঙাদেউ গ্ৰন্থখনৰ বাবে উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ সমন্বয় সাহিত্য বঁটা প্ৰদান কৰা হয়। পৰৱৰ্তী বৰ্ষত তাবুৰাম টাইড অনুবাদ সাহিত্য বঁটাৰ লগতে ভাষা বিষয়ে গৱেষণাৰ বাবে ফেলোশ্বিপো আগবঢ়োৱা হ'ব বুলি ন্যাসে জানিবলৈ দিছে। ডিব্ৰুগড় জিলাৰ কৃষি বিভাগৰ উদ্যোগত আজি জিলাখনৰ খোৱাং, মানকটা, টেঙাখাট, বৰবৰুৱা, নাহৰকটীয়া, ৰহমৰীয়া, ৰাজগড়, চেচুঘাট আৰু মৰাণ কৃষি চক্ৰৰ অন্তৰ্গত অঞ্চলসমূহত সমূহীয়া কঠীয়াতলী প্ৰস্তুতৰ বাবে ধানৰ বীজ সিঁচা কাৰ্যসূচীত কৃষকসকলক সহায় কৰা হয়। এই কাৰ্যসূচীত জিলা কৃষি বিষয়া অনুপ কুমাৰ পেগু আৰু কৃষি উন্নয়ন বিষয়াসকল, কৃষি পৰিদৰ্শক, সহকাৰী কৃষি পৰিদৰ্শক আৰু কৃষি সম্প্ৰসাৰণ সহায়কসকলে সহযোগিতা আগবঢ়ায়। ডঃ ভূপেন হাজৰিকা বছৰজোৰা জন্মশতবাৰ্ষিকী উদযাপনৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত আনুষ্ঠানিকভাৱে এটা পৰ্টেল মুকলি কৰে। পৰ্টেল মুকলিৰ পূৰ্বে সাংবাদিকক সম্বোধন কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই 5 ছেপ্টেম্বৰত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত বিয়লি 5:30 বজাত হবলগীয়া ভূপেন হাজৰিকা জন্মশতবাৰ্ষিকীৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বুলি প্ৰকাশ কৰে। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবাটাও ভাষাত লিখি উলিওৱা ভূপেন হাজৰিকাৰ জীৱনী গ্ৰন্থ উন্মোচন কৰাৰ লগতে ভূপেন হাজৰিকাৰ স্মৃতিত এটা মুদ্ৰাও মুকলি কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জনায়। উদ্বোধনী অনুষ্ঠানত 1000 শিল্পীয়ে ডঃ ভূপেন হাজৰিকাৰ কেইবাটাও গীতৰ এটাকৈ অন্তৰা অসমীয়া, বঙালী আৰু হিন্দী ভাষাত কৰিব। ইয়াৰ বাবে প্ৰতিখন মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীসকলক আমন্ত্ৰণ জনোৱা হ'ব। প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণতে দৰং জিলাৰ 3টা প্ৰকল্প মুকলি কৰাৰ লগতে গুৱাহাটী ৰিং ৰোডৰ আধাৰশিলা স্থাপন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জনায়। উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত আজি ক্ৰমাগত চতুৰ্থ দিনৰ বাবে প্ৰশাসন তথা বন বিভাগৰ উচ্ছেদ অভিযান চলায়। বনাঞ্চলখনত থকা 2 নম্বৰ আৰু 3 নম্বৰ দয়ালপুৰ, 3 নম্বৰ দলনী পথাৰ খেৰবাৰী, 2 নম্বৰ মধুপুৰ আৰু বিদ্যাপুৰত আজি অভিযান চলে। অঞ্চলকেইটাত থকা বাসগৃহ, মাদ্ৰাছা, মছজিদ আৰু তামোলৰ বাৰীত প্ৰশাসনে বুলডোজাৰ চলাই উচ্ছেদ কৰে। প্ৰশাসনে জনোৱা অনুসৰি উৰিয়াঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলখনত 3 আগষ্ট অৰ্থাৎ পৰহিলৈকে উচ্ছেদ অভিযান চলিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত ৰাজ্যখনৰ 3গৰাকী উদীয়মান চলচ্চিত্ৰ পৰিচালকৰ সৈতে এটা অন্তৰংগ আলাপ প্ৰচাৰ কৰিব। স্বাধীন চিটিয়া পৰিচালক হিচাপে পৰিচিত অমৰদ্বীপ গগৈ, হিমজ্যোতি তালুকদাৰ আৰু ঝুলন কৃষ্ণ মহন্তৰ সৈতে অন্তৰংগ আলাপত ভাগ ল'ব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ৰাজীৱ লোচন বৰঠাকুৰে। এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ মহাবাহু চেনেলৰ লগতে বাতৰি বিভাগৰ ইউটিউব চেনেল আৰু ফেচবুক পেজযোগেও পোনপটীয়াকৈ প্ৰচাৰিত হ'ব। যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত আয়ুক্ত জয় শিৱানীৰ অধ্যক্ষতাত আজি জিলা সেউজীয়া পাতৰ মূল্য নিৰীক্ষণ সমিতিৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। পৰ্যালোচনা সভাখনত যোৰহাট জিলাৰ চাহ উদ্যোগৰ সামগ্ৰিক উন্নয়নৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি কেঁচা চাহপাতৰ মূল্য নিৰ্ধাৰণ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। সভাখনত ভাৰতীয় চাহ সংস্থা, উত্তৰ পূৰ্বাঞ্চল চাহ সংস্থা, ভাৰতীয় চাহ সন্থাৰ অসম শাখা, অসম চাহ ৰোপণকাৰী সন্থাৰ প্ৰতিনিধি, যোৰহাট জিলাৰ ক্ৰয় কৰা পাট কাৰখানাৰ মালিক আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতিয়ে অংশগ্ৰহণ কৰে। ডিব্ৰুগড়ৰ গ্ৰাহাম বজাৰৰ 3কোণীয়াত আজি সংঘটিত ভয়াৱহ অগ্নিকাণ্ডৰ ফলত ইফতিকাৰ হুছেইন নামৰ এজন সাংবাদিকৰ বাসগৃহ সম্পূৰ্ণৰূপে জাহ যায়। বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে। অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপিত কৰাৰ পূৰ্বে সাংবাদিকগৰাকীৰ সকলো সম্পত্তি জুইত জাহ যায়। অৱশ্যে অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই। অগ্নিকাণ্ডৰ ঘটনাৰ খবৰ লাভ কৰি অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা আৰু ডিব্ৰুগড়ৰ মেয়ৰ সৈকত পাত্ৰই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:45 মিনিটত।